নমস্কাৰ। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম সাহিত্য সভাৰ সপ্তদিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি, অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ, অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনশ্যন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰক কৈফিয়ত তলব, ৰাজ্যৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত, 2025-26 বৰ্ষত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডত 10,440 কোটি টকা ব্যয় কৰা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি পদক নিশ্চিত কৰাৰ লক্ষ্যৰে মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইৰ 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসম সাহিত্য সভাৰ সপ্তদিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। আজি অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে আকাশ শীৰ্ষক মহিলাসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলিৰ ভাগত নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে আজীৱন সভ্য সন্মিলনৰো আয়োজন কৰা হৈছে। সন্ধিয়াৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কালি চতুৰ্থ দিনা বুৰঞ্জী সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। প্ৰাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়। ইয়াৰ পাছতে বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। কালিৰ অনুষ্ঠানতে দুলীয়াজান শাখা সমিতিয়ে সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনক আমন্ত্ৰণ জনায়। আজি সাহিত্য সভাৰ অনুষ্ঠান সম্পৰ্কত সভাথলীৰ পৰা আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
অসম সাহিত্য সভাৰ সপ্তদিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টৰেৱ ক্ষেত্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি সামৰণি দিনা পুৱা 9:30 অনুষ্ঠিত হ'বলগীয়া অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাক চাংমাই উদ্বোধন কৰিবলগীয়া অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনত অসম সাহিত্য সভাৰ বিদায়ী উপসভাপতি ডাঃ গিৰিশ চন্দ্ৰপ্ৰিয়া সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই যুৱ সন্মিলনত কেইবাটাও ছাত্ৰ সংগঠনৰ শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰিব। দিনৰ 11:00 গ্ৰন্থমেলাৰ চোতালত সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতাই উদ্বোধন কৰিবলগীয়া সাংবাদিক সন্মিলনখনত দৈনিক অসম কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক দেৱব্ৰত মিশ্ৰই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দিনৰ 12:30 মূল মঞ্চত অনুষ্ঠিত হ'বলগীয়া মহিলাৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান আকাশ অনুষ্ঠানটি ধেমাজিৰ বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ বিনীতা চৌধুৰী গাৰোদিয়াই উদ্বোধন কৰিব। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণা শইকীয়া বৰদলীয়াই অনুষ্ঠানটি সঞ্চালন কৰিব। আবেলি 3:00 মূল মঞ্চত নাট্য সন্মিলন আৰু গ্ৰন্থমেলাৰ চোতালত আজীৱন সভ্যৰ সন্মিলন অনুষ্ঠিত হ'ব। আবেলি 4:30 অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্যৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীক অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্য প্ৰাণ সন্মানৰ বঁটা আৰু অসম সাহিত্য সভাৰ সেৱা প্ৰাণ বঁটা নৃপেন্দ্ৰনাথ ভাগৱতীলৈ প্ৰদান কৰা হ'ব বুলি সভাৰ বিদায়ী প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সদৰি কৰিছে।
অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনশ্যন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছে। ন্যায়ালয়ে বিদেশী আইন 1946 মতে অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত থকা স্পষ্ট ব্যৱস্থা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2009 নিৰ্দেশনা জাৰি কৰাৰ পাছতো আইনীভাৱে চিনাক্ত অবৈধ বিদেশী তথা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ নকৰি কিয় অনিৰ্দিষ্ট সময়লৈ ডিটেনশ্যন শিবিৰত ৰখা হৈছে সেই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অবৈধ বিদেশীৰ বহিষ্কাৰ সম্পৰ্কীয় 2009 নিৰ্দেশনাক প্ৰত্যাহ্বান জনোৱা এখন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণৰ পাছত ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে চিনাক্ত কৰা বিদেশীৰ বহিষ্কাৰত হোৱা বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰক পুনৰ প্ৰশ্ন কৰে। বিদেশী আইনৰ অধীনত দোষী সাব্যস্ত কৰা তথা শাস্তিৰ ম্যাদ অন্ত পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা তথা তেওঁলোক কোন কোন ডিটেনশ্যন শিবিৰ আৰু সংশোধন কেন্দ্ৰত আবদ্ধ হৈ আছে তাৰ তথ্য দাখিল কৰিবলৈ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে গোৱালপাৰাৰ মাটিয়াৰ বিদেশী ডিটেনশ্যন শিবিৰত চিনাক্ত হোৱা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ পৰিৱৰ্তে আবদ্ধ কৰি ৰখা প্ৰসংগত যোৱা 22 ডিচেম্বৰত অসম চৰকাৰক কৈফিয়ত তলব কৰিছিল। ডিটেনশ্যন শিবিৰত আবদ্ধ কৰি ৰখা ঘোষিত বিদেশীক বহিষ্কাৰ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সবিশেষ জনাবলৈ উচ্চতম ন্যায়ালয়ে অসমৰ মুখ্য সচিবক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ অহা 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে। এই সন্মিলনত কমেও 12 ৰাষ্ট্ৰ অংশ লোৱাৰ কথা। সন্মিলনত অংশ লোৱাৰ বাবে অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হ'ব বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই কালি প্ৰকাশ কৰে। সন্মিলনৰ অংশ হিচাপে 24 ফেব্ৰুৱাৰীত হ'বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানটো প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। 25 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত থাকিব। পাঁচখন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত 5 শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰাৰ লগতে উদ্যোগমন্ত্ৰী বিমল বৰা আৰু আন কেইবাগৰাকীও মন্ত্ৰীয়ে দেশে বিদেশে বিভিন্ন স্থানত ৰোড শ্ব আৰু অন্যান্য কাৰ্যসূচীত অংশ লয়। উদ্যোগ মন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আসামৰ সভাগৃহ, প্ৰদৰ্শনী, সন্মিলন কক্ষ আদি পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। সমাগত এডভান্টেজ আসামৰ শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ছোৱাত শ্ৰীবৈষ্ণৱে ৰাজ্যখনক আন্তৰ্জাতিক পৰ্যায়ত ছেমি কণ্ডাক্টৰ খণ্ডৰ এখন উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাসমূহ স্পষ্ট কৰি দিব বুলিও তেওঁ প্ৰকাশ কৰে। এই ক্ষেত্ৰত শ্ৰীবৈষ্ণৱৰ ইতিবাচক মনোভাৱে সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ মনত অসম সম্পৰ্কে সদ্ভাৱ সৃষ্টি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰি ৰাজ্যখনত চলি থকা ঘাইপথ প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। ৰাজ্যত বিশ্বমানৰ পথ ব্যৱস্থা গঢ়ি তুলিবলৈ 1,00,000 কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সমাগত এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত শ্ৰীগাডকাৰীয়ে দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতক সংযুক্ত কৰাৰ ক্ষেত্ৰত সেতু হিচাপে অসমৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰিব বুলিও প্ৰকাশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2025-26 বৰ্ষত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডত 10,440 কোটি টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰেল মন্ত্ৰালয়ৰ আবণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ 47% বৃদ্ধি কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি উত্তৰ পূৰ্বাঞ্চলৰ সংবাদকৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে কয় যে 2025-26 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত ৰেল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। ৰেলযাত্ৰীসকলৰ সুবিধাৰ্থে যোৱা জানুৱাৰীৰ পৰা অসমত 3খন নতুন ৰেলগাড়ী প্ৰৱৰ্তন কৰাৰ বিষয়ে শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত ৰেলপথত থকা লেভেল ক্ৰছিং, আণ্ডাৰপাছ অৰ্থাৎ ভূতল সুৰংগ নিৰ্মাণ আৰু ৰেল ষ্টেচনসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। 2014-15 বৰ্ষৰ তুলনাত 2025-26 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত ৰেল শিতানত আবণ্টিত ধনৰ পৰিমাণ 5 গুণ বৃদ্ধি পাইছে বুলি ৰেলমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ 12,375 বিদ্যালয়ত আজি গুণোৎসৱ 2025ৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমাহাচাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰীত অহা 7 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। তদুপৰি কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ সম্পন্ন হ'ব। আজি স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 7 ফেব্ৰুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। মুঠ 4,967 গৰাকী বহি মূল্যায়কে 11,38,275 গৰাকী শিক্ষাৰ্থীৰ বহি মূল্যায়ন কৰিব। নগাঁও জিলাৰ চাপানাৰাৰ চম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ড মেলাৰ আয়োজন কৰা হৈছে। মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পুৰণি গুদামৰ গড়মূৰ তিনিআলিৰ পৰা 15 কিলোমিটাৰ পূব দিশত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাপানালা অঞ্চললৈ অগণন লোকৰ সমাগম হয়। নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চুৱাং বনাঞ্চলৰ লেমলেমি নামৰ পাহাৰখনৰ বুকুৰে নামি অহা চম্পাৱতী জলপ্ৰপাতত মাঘ মাহৰ শুক্লা সপ্তমী তিথিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফোকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱত আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হৈছে। ভাৰতৰ লগতে বিশ্বৰ 25খন দেশৰ লেখক সাহিত্যিকে এই মহোৎসৱত অংশ ল'ব। ইটালী, ইংলেণ্ড, পৰ্টুগাল, ইউক্ৰেইন, স্পেইনকে ধৰি দেশসমূহৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে এই অনুষ্ঠানত ভাগ ল'ব। অসমৰ অনুৰাধা শৰ্মাপূজাৰী, অৰূপ পতংগীয়া কলিতা, বিপুল দেউৰী, কৰবী ডেকা হাজৰিকাৰ উপৰি নতুন প্ৰজন্মৰ কেইবাগৰাকীও লেখকে এই অনুষ্ঠানত অংশ লোৱাৰ কথা। সাহিত্য মহোৎসৱৰ সবিশেষ জানিবলৈ www.dibrulitfest.com ৱেবছাইট চাব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰহা মীন মহাবিদ্যালয় আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ তথা উত্তৰাখণ্ডৰ চিতল জল মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্ৰেণী বিভাজনৰ 7দিনীয়া প্ৰশিক্ষণৰ কালি সামৰণি পৰে। 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণত অসম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, পশ্চিমবংগ, তামিলনাডু, গুজৰাট আৰু বিহাৰৰ 29গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। মীন মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ উপৰি আন কেইবাগৰাকীও সমল ব্যক্তিয়ে অনুষ্ঠানত অংশ লয়। যোৱা 1 ফেব্ৰুৱাৰীত এই প্ৰশিক্ষণৰ অংশ হিচাপে অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু জীৱ প্ৰযুক্তি বিভাগলৈ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছিল। কালি সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ প্ৰধান বিষয়া ড০ হেমেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওক।
পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্তম অধিৱেশন, এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণক লৈ ৰাজ্য চৰকাৰৰ তৎপৰতা, বনাঞ্চলক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ, আনন্দ উল্লাসেৰে ৰাজ্যত সৰস্বতী পূজা উদযাপনকে ধৰি আন বিভিন্ন বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে অসম সাহিত্য সভা সম্পৰ্কীয় বাতৰিটো দৈনিক অসম কাকতে অগণিত লোকৰ ভিৰ জীপাল পাঠশালা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি অসমে প্ৰতিদিন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অব্যাহত থকা তৎপৰতাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এডভান্টেজ আছামলৈ আমন্ত্ৰণ জনোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত, অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে PM to attend Advantage Assam 2.0 summit, four union ministers to chair four different sessions hironamere prakash korise. The Sentinel kakotu batorito pratham pristhat sthan dise. Bond homorikkhon ainok proitaban janai Uchchatam Nyayalaya dara eta gosorar hunani grahan kori bond dhongkha hobo pora podokkhep noloboloi kendro aru rajyok nyayalay hokiyoni diyar batorito aji dainik janamhumuke dhori kebakhono kakote pratham pristhat sthan dise. বাংলাদেশৰ এগৰাকী যুৱতীক লৈ গুৱাহাটীৰ এখন হোটেলত কেইবাজনো যুৱকে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ এটা বাতৰি আজি নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য টাইমছ অফ ইণ্ডিয়াই ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য পুনৰ হ্ৰাস পোৱাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৰাজ্যখনত দুটা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱ লাভ কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ উত্তৰত অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহনে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে 21টা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত 12টা গ্ৰীণফিল্ড বিমানবন্দৰ বৰ্তমান কাৰ্যক্ষম হৈ আছে আৰু 9টা কাৰ্যক্ষম হবলৈ এতিয়াও বাকী আছে। ইয়াৰ উপৰি কাছাৰ আৰু কাৰ্বি আংলঙকে ধৰি দেশৰ 11টা ভিন্ন স্থানত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰালয়ে প্ৰস্তাৱ লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি পদক নিশ্চিত কৰাৰ লক্ষ্যৰে অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব। নৱাগত বক্সাৰ অভিনৱ শইকীয়ায়ো আজি পুৰুষৰ 71 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেল খেলিব। ISL ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ওড়িশা ফুটবল ক্লাব আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ খেলখন 2-2 গ'লত অমীমাংসিত হৈ ৰয়। নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ আলাদ্দিন আজাৰায়ে খেলখনৰ 67 মিনিটত প্ৰথমটো গ'ল দিয়ে। খেলখনৰ 78 মিনিটত ওড়িশাৰ থৈবা সিং মৈৰাংথমে এটা গ'ল দি সমতা স্থাপন কৰে। পুনৰ 83 মিনিটত আজাৰায়ে নৰ্থ ইষ্টৰ হৈ দ্বিতীয়টো গ'ল দিয়ে যদিও অতিৰিক্ত সময়ত আইজাক ভানলাল ৰুৱাথেলাই ওড়িশা ফুটবল ক্লাবৰ হৈ এটা গ'ল দিয়াত খেলখন অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাত কাইলৈ মোহন বাগাল ফুটবল ক্লাবে পঞ্জাব ফুটবল ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মঙলদৈ জনাৰাম চৌকাৰ কবিকাৰা গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া বিশিষ্ট সমাজসেৱক জগত চন্দ্ৰ হাজৰিকাৰ যোৱা নিশা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13.4 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে কম বেছি পৰিমাণে কুঁৱলী পৰিব বুলি আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে খাই খাই বাতৰিসমূহ পুনৰ এবাৰ। অসম সাহিত্য সভাৰ সপ্তসপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি। অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনশ্যন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কৈফিয়ত তলব। ৰাজ্যৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত। 2025-26 বৰ্ষত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডত 10,440 কোটি টকা ব্যয় কৰা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি পদক নিশ্চিত কৰাৰ লক্ষ্যৰে মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত।